দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে অনুমোদন লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত এটা অনুষ্ঠানত 2020-2021 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হ'ব। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে 5,729 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী ৰিং ৰোড, কুৰুৱা নাৰেংগী সংযোগী দলং প্ৰকল্প আৰু 6,957 কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙাৰ এলিভেটেড কৰিডৰ স্থাপন কৰিব বুলি আজি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা শিলচৰ শ্বিলং গুৱাহাটী হাইস্পীড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব আৰু এই পথটোৱে শিলচৰৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ সময় 4.5 ঘণ্টাৰ পৰা 5 ঘণ্টালৈ সীমিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট সমিতিয়ে পৰহি দাখিল কৰা নুমলীগড় আৰু গহপুৰক সংযোজিত কৰিবলগীয়া পানীৰ তলৰ দুখৰীয়া ৰোপৱে সন্দৰ্ভত আজিৰ সংবাদমেলখনে বিশেষ গুৰুত্ব বহন কৰিছে। 18,662 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনিৰ সন্মিলন আছিল বুলি প্ৰকাশ কৰে। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰে 80,000 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্প অনুমোদনৰ বাবে আশ্বাস প্ৰদান কৰিছিল আৰু বৰ্তমানলৈ 55,000 কোটি টকা লাভ কৰিছে বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। কিছুদিনৰ ভিতৰতে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অনুমোদন লাভ কৰিব বুলি তেওঁ জনায়। অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাত 2026-2027 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে মন্ত্ৰী অজন্তা নায়গে লেখানুদান দাখিল কৰিব। বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে কাইলৈ 3-দিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচন আয়োগৰ এটা পূৰ্ণাংগ দল অসমলৈ আহিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আহিবলগীয়া দলটো ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতেও আলোচনাত মিলিত হ'ব আৰু তেওঁলোকে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে পৰহিলৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনৰ ভিন ভিন বিষয় লৈ আলোচনা কৰিব। অহা 18 ফেব্ৰুৱাৰীত তেওঁলোকে ৰাজ্যৰ 100 গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। সেইদিনা বিয়লি দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব। 2020-2021 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো অনুষ্ঠানত ভাগ ল'ব। এইবেলি বেলকনিত ভগৱান ছবিখনে 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছে। শব্দ নিঃশব্দ কোলাহল ছবিখনক 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ধনজিৎ দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। শংকু ৰাজকোঁৱৰ আৰু জুবলি বৰুৱালৈ 2020 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা আৰু ৰাজদীপলৈ 2020 বৰ্ষৰ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা আগবঢ়োৱা হৈছে। 2020 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হৰিশ খান্না আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মন্দাকিনী গোস্বামীয়ে লাভ কৰিছে। এই বঁটাত থাকিব এখন প্ৰশস্তিপত্ৰৰ লগতে 50,000 টকাৰ পৰা 2,00,000 টকাকৈ পুৰস্কাৰ। ধলাই আৰক্ষীয়ে কালি অভিযান চলাই এখন ট্ৰাকৰ পৰা 1,10,000 নিষিদ্ধ টেবলেট জব্দ কৰে। আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহীৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰী টিঙকে ধৰি বিভিন্ন স্থানত আজি যথা ৰীতি নীতিৰে আশুতোষৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু কালিৰে পৰা 5-দিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে। জিলা প্ৰশাসনে অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। মেলাত 500ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। তিনিচুকীয়া নগৰৰ মাকুম পথত থকা শিৱনাথ বৰডুবীৰ টিলিঙা মন্দিৰত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাতো শিৱৰাত্ৰি পূজা ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হৈছে। ডিব্ৰুগড় মহানগৰৰ পাঁচআলিত থকা শিৱ মন্দিৰ, চৌকিডিঙি শ্মশানত থকা শিৱ মন্দিৰকে ধৰি বিভিন্ন অঞ্চলত শিৱৰাত্ৰি পালনৰ বাতৰি পোৱা গৈছে। নগাঁও জিলাৰ সাৰ্বজনীন শিৱ মন্দিৰতো শিৱৰাত্ৰি পালন কৰা হৈছে। নগাঁও চহৰৰ মালভোগ বাবা আশ্ৰম মন্দিৰ, কলংপাৰ শিৱ মন্দিৰৰ উপৰি অন্যান্য স্থানত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰত আজি পুৱাৰে পৰা বন্তি, ধূপ ধূনা আৰু নৈবেদ্যৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয়। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক শ্ৰী লংকেশ্বৰ ধামত আজি শিৱ চতুৰ্দশী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি বৰাক উপত্যকাৰ প্ৰাচীন শৈৱতীৰ্থ ভুৱন তীৰ্থক্ষেত্ৰত ভুৱন মেলা আৰম্ভ হৈছে। শিৱৰাত্ৰি পূজা উপলক্ষে লাখ লাখ তীৰ্থযাত্ৰীয়ে ভুৱন পাহাৰ বগাবলৈ আৰম্ভ কৰিছে। কাছাৰ জিলা প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষী প্ৰশাসনৰ উদ্যোগত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত কালিৰে পৰা বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে। কালি অধিবাসৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱ পূজা চলি আহিছে। বজালি জিলাৰ কালদিয়া নদীৰ পাৰত থকা প্ৰায় 213 বছৰ পুৰণি বটবৃক্ষৰ তলত থকা শিৱথানত অঞ্চলটোৰ ৰাইজে শিৱৰাত্ৰি উপলক্ষে পূজা অৰ্চনাৰ আয়োজন কৰিছে। অহা 18-21 ফেব্ৰুৱাৰীলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তৰ্জাতিক সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফৰাম ফৰ কালচাৰ, আৰ্টছ আৰু লিটাৰেচাৰৰ সহযোগত হ'বলগীয়া এই 4-দিনীয়া আন্তৰ্জাতিক সাহিত্য মহোৎসৱত দেশ বিদেশৰ বিশিষ্ট সাহিত্যিক, গৱেষক, প্ৰকাশক আদিয়ে অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয় প্ৰাংগণত 18 ফেব্ৰুৱাৰীত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত যশস্বী সাহিত্যিক য়েছে দৰ্জে থংচি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই সাহিত্য মহোৎসৱত বিশ্ববিদ্যালয়ৰ 6খন ভিন্ন মঞ্চত প্ৰায় 70খন আলোচনা সত্ৰ, কৰ্মশালা, কথোপকথন আৰু কবিতা পাঠ অনুষ্ঠিত হ'ব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে জনাইছে। খেলৰ বাতৰি। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। দুয়োটা দলে এই খেলখনত জয়লাভ কৰি প্ৰতিযোগিতাত জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব। দুয়োটা দলে বৰ্তমানলৈ 2খনকৈ খেল খেলি 4 পইণ্টকৈ অৰ্জন কৰিছে। প্ৰতিযোগিতাত আজি 11 বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ৱেষ্ট ইণ্ডিজ নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে বিয়লি 3 বজাত চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক 7 উইকেটত পৰাস্ত কৰে। নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 175 ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এইডেন মাৰ্কামৰ অপৰাজিত 86 ৰানৰ সহায়ত 70 অভাৰ আৰু 1টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে অনুমোদন লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত এটা অনুষ্ঠানত 2020-2021 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হ'ব। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।